চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আজি তোমার কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক পাব দিলোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক পাব দিলোৱা। তুমি মোক জিৰণি দিয়া, তুমি মোক পাব দিলোৱা।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি এই অনুষ্ঠান শুনি বাৰু কেনে পাইছে? আমালৈ কেতিয়াবা চিঠি লিখি জনাইছেনে? অনুগ্ৰহ কৰি দুষাৰিমান লিখি পঠিয়াবচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। প্ৰাৰ্থনা কৰিছোঁ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ নিগৃঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক বিশেষভাৱে কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় চমুৱেল নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছিলোঁ। আজি আমি এই দ্বিতীয় চমুৱেল পুস্তকখনৰ শেষৰ অধ্যায় দুটা আলোচনা কৰিবলৈ ওলাইছোঁ, 23 আৰু 24 নম্বৰ অধ্যায়। আমি প্ৰথমতেই 23 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছোঁ। এইয়ে দায়ুদৰ অন্তিমকালৰ কথা, যিশয়ৰ পুত্ৰ দায়ুদৰ বাক্য, জাকুবৰ ঈশ্বৰৰ অভিষিক্তজনৰ ইছৰাইলৰ মধুৰ গীত গাওঁতাজনৰ বাক্য। প্ৰিয় শ্ৰোতা, আমি দায়ুদৰ পৰিচয় ইতিমধ্যেই পাইছোঁ। তেওঁ আছিল যিশয়ৰ পুত্ৰ। দায়ুদে কিন্তু খেতিয়কৰ পুতেক বুলি পৰিচয় দিবলৈ কেতিয়াও লাজ কৰা নাছিল। যদিও যিশয় এজন সাধাৰণ খেতিয়ক আছিল, দায়ুদে নিজকে যিশয়ৰ পুত্ৰ বুলি চিনাকি দিছিল আৰু কেতিয়াও লাজ নকৰিছিল। কিন্তু সেই সাধাৰণ অৱস্থাৰ পৰাই ঈশ্বৰে দায়ুদক ইছৰাইল জাতিৰ এজন মহান ৰজা হিচাপে গঢ়ি তুলিছিল। দায়ুদ ইছৰাইলৰ মাজত এজন সুন্দৰ গীতিকাৰ আৰু মধুৰ গায়ক আছিল। তেওঁ এজন সংগীতজ্ঞ আছিল আৰু তেওঁৰ সেই সংগীতে চাৰিওফালে যশস্যা পাইছিল। এতিয়া আমি 23 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈ পাঠ কৰিলে এনেদৰে পাওঁ, মোৰ দ্বাৰাই যীহোৱাৰ আত্মাই কথা ক'লে, তেওঁৰ বাক্য মোৰ জীৱাত আছিল। ইছৰাইলৰ ঈশ্বৰে ক'লে, ইছৰাইলৰ শিলাই মোক ক'লে। মানুহবিলাকৰ ওপৰত যিজনে ন্যায়ৰূপে ৰাজত্ব কৰে, যিজনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে, তেওঁ সূৰ্য উদয় হোৱা কালৰ প্ৰভাতৰ দীপ্তিস্বৰূপ, বৰষুণৰ পাছত সূৰ্যৰ কিৰণত পৃথিৱীত 3 গজা কালৰ মেঘ নথকা প্ৰভাতৰ সদৃশ। দ্বিতীয় চমুৱেল 7 নম্বৰ অধ্যায় আলোচনা কৰোঁতে আমি পাই আহিছোঁ যে তাত ঈশ্বৰে দায়ুদৰ লগত এটা নিয়ম স্থাপন কৰিছিল আৰু সেয়া আছিল দায়ুদলৈ ঈশ্বৰৰ প্ৰতিশ্ৰুতি। সেই প্ৰতিশ্ৰুতিত কোৱা হৈছিল যে ঈশ্বৰে দায়ুদৰ মূলৰ ওপৰত খ্ৰীষ্টৰ সাম্ৰাজ্য স্থাপন কৰিব আৰু অধিকাৰৰ অৰ্থে তেওঁক এখন ৰাজসিংহাসন দিব। লগতে ঈশ্বৰে দায়ুদক বহুতো সন্তান সন্ততি নাতিপুতি দিব আৰু তেওঁলোকৰ ওপৰত স্থাপন হ'ব সদাকালৰ অৰ্থে এখন ৰাজ্য। ঈশ্বৰে এইটো প্ৰতিজ্ঞা কৰিছিল যে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰ্তা প্ৰভু যীশু খ্ৰীষ্টয়ো দায়ুদৰ বংশৰ যোগেদিয়েই আহিব। অৱশ্যে এইজন যীশুখ্ৰীষ্টৰ বিষয়ে ঈশ্বৰে প্ৰথমে এডন বাগিচাত হোৱাৰ আগত প্ৰতিজ্ঞা কৰিছিল। এই প্ৰতিজ্ঞা ঈশ্বৰে অব্ৰাহাম, ইছহাক আৰু জাকুবৰ যোগেদিও সোঁৱৰণ কৰি আহিছে। এই যীশুখ্ৰীষ্টৰ বিষয়ে মুচি আৰু যিহুচুৱায়ো বহুবাৰ উল্লেখ কৰিছে। এই যীশুখ্ৰীষ্টৰ আৱিৰ্ভাৱৰ বিষয়ে ঈশ্বৰে দাউদৰ লগত এটা নিয়ম স্থাপন কৰিছে, আৰু সেই নিয়ম 7 নম্বৰ অধ্যায়তে আমি পাই আহিছোঁ। আৰু এতিয়া দাউদেও তেওঁৰ শেষ কথাত কৈছে, তেওঁ সূৰ্য উদয় হোৱা কালৰ প্ৰভাতীয় তৰাস্বৰূপ। 5 নম্বৰ পদটো পঢ়িছোঁ, স্বৰূপেই ঈশ্বৰৰ আগত মোৰ বংশ তেনে নহয়নে, কিয়নো তেওঁ মোৰ লগত এটা চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ আৰু সত্য, কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মংগল তেওঁ উৎপন্ন নকৰিবনে? প্ৰিয় শ্ৰোতা, এই পদটোত দাউদে কৈছে যে মোৰ পৰিয়াল আৰু বংশ ঈশ্বৰৰ অনুগ্ৰহ আৰু দয়াৰ কাৰণে যোগ্য নহয়। দাউদৰ এই কথাটো অতি সত্য। আমি আমাৰ ভাল কৰ্মৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহ পোৱা নাই। আমি কোন হওঁ তাৰ ভিত্তিতো আমি ঈশ্বৰৰ অনুগ্ৰহ পোৱা নাই। দাউদেও তেওঁৰ কোনো ভাল কৰ্মৰ ফলত ঈশ্বৰৰ পৰা প্ৰতিশ্ৰুতি পোৱা নাই। তাৰ ভিত্তিত ঈশ্বৰেও তেওঁৰ লগত নিয়ম স্থাপন কৰা নাই। আনহাতে আমাৰ ভাল কৰ্মৰ ভিত্তিত হলেও ঈশ্বৰে আমাক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। কিন্তু তথাপিতো ঈশ্বৰে দাউদৰ লগত এটি নিয়ম স্থাপন কৰিছিল আৰু তাক ইতিমধ্যে সিদ্ধও কৰিলে। প্ৰিয় শ্ৰোতা, এইখিনিতে আমি আপোনাক ক'ব খোজোঁ যে ঈশ্বৰে দাউদক যি প্ৰতিশ্ৰুতি দিছিল তাক দাউদে বিশ্বাসেৰে স্বীকাৰ কৰিছিল। ঠিক সেইদৰে ঈশ্বৰে আজি আমাৰ কাৰণে যি প্ৰতিশ্ৰুতি দি থৈছে তাক আমিও বিশ্বাসেৰে স্বীকাৰ কৰিব লাগে। আমাৰ মুক্তিৰ কাৰণে ঈশ্বৰে যি নিয়ম কৰিলে তাক কৰিবলৈ আমি ঈশ্বৰক কেতিয়াও যদি নকওঁ, তেতিয়াহ'লে আমি কেনেকৈ সাৰিম? কাৰণ আমাৰ মুক্তিৰ বাবেই ঈশ্বৰে তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠালে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। ঈশ্বৰে আমালৈ আগবঢ়োৱা সেই পৰিত্ৰাণৰ দান আমি বিশ্বাসেৰে মাথোন গ্ৰহণ কৰিব লাগে। কিন্তু গ্ৰহণ নকৰিলে আমি কেনেকৈ সাৰিম? প্ৰিয় শ্ৰোতা, দাউদৰ কিছুমান বীৰ পুৰুষ আছিল। তেওঁলোকৰ এখন তালিকা আমাৰ আগত দাঙি ধৰা হৈছে। 8 নম্বৰ পদৰ পৰা পঢ়ি গ'লে আমি সেই তালিকাখন দেখা পাওঁ। দাউদ যেতিয়া বনে জংঘলে পলাই ফুৰিবলগীয়া হৈছিল, সেই সময়ত বহুত লোক আহি তেওঁৰ লগ লৈছিল। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টলৈও মানুহ ঠিক একেদৰেই আহে। দুখিত, আঘাতিত আৰু অৱহেলিতসকল খ্ৰীষ্টলৈ আহে। অন্যায়ৰ বিৰুদ্ধে বিদ্ৰোহী হৈ থকাসকলে খ্ৰীষ্টলৈ আহে। খ্ৰীষ্টলৈ আহি তেওঁলোকে সকলো দুখ বেদনাৰ পৰা উপশম পায়, শান্তি পায়, আৰু সেই শান্তিৰ কথা পত্ৰৰ দ্বাৰাই আমাক লিখি জনায়। যিসকলে পাপৰ বোজা বৈ ফুৰা যেন অনুভৱ কৰে, তেওঁলোক খ্ৰীষ্টলৈ আহে আৰু খ্ৰীষ্টই তেওঁলোকৰ পাপ নাইকিয়া কৰি দিয়ে। প্ৰিয় শ্ৰোতা, আপুনিও জীৱনত নিৰাশ অনুভৱ কৰিছেনে? যদি কৰিছে, তেন্তে খ্ৰীষ্টলৈ আহক। তেওঁ আপোনাক জীৱনৰ নতুন আশা দিব। অৱশ্যে আপুনি যদি নিজকে ধাৰ্মিক বুলি ভাবি থাকে, তেন্তে আমাৰ ক'বলৈ একো নাই। কিন্তু আপোনাৰ হৃদয়ৰ একেবাৰে ভিতৰত যদি পাপৰ বেদনা অনুভৱ কৰে আৰু তাৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে খ্ৰীষ্টলৈ আহক। তেওঁ আপোনাক শান্তি দিব আৰু ঈশ্বৰৰ লগত মধুৰ সম্বন্ধ স্থাপন কৰাই দিব। দাউদৰ ওচৰলৈও যিসকল মানুহ আহিছিল, তেওঁলোক একো একোজন বিশেষ লোক আছিল। তেওঁলোকে বহুত বীৰত্বৰ কাম কৰিছিল। তাৰে কিছুমান আমি পঢ়িবলৈ পাওঁ যেতিয়া আমি 11 পদৰ পৰা পাঠ কৰি যাওঁ। আমি সেই পদবোৰ পাঠ কৰিব খোজা নাই, কিন্তু আমি পঢ়িলে দেখা পাওঁ যে তেওঁলোকৰ মাজৰেই বহুতে নিজৰ নিজৰ জীৱন বিপন্ন কৰিও দাউদৰ হকে কাম কৰিছিল। এইখিনিতে আমাৰ প্ৰভু যীশুৰ এটা আজ্ঞালৈ মনত পৰে। তেওঁ কৈছে, পৃথিৱীৰ সীমালৈ যোৱা আৰু শুভবাৰ্তা প্ৰচাৰ কৰা। প্ৰভু যীশুৰ এই আজ্ঞা সাৰোগত কৰি বহুতো ঈশ্বৰ ভক্ত লোকে শত্ৰুসকলৰ বাধা অতিক্ৰম কৰি শুভবাৰ্তা প্ৰচাৰ কৰিছিল। সেই সকলোবোৰ নাম আমি হয়তো নাজানো আৰু জনাটো সম্ভৱ নহয়ও, কিন্তু সেই সকলোৰে নাম ঈশ্বৰে জানে, আৰু সেইসকল হ'ল খ্ৰীষ্টৰ বীৰ পুৰুষ। এইবাৰ 20 নম্বৰ পদটো পঢ়িছোঁ, আৰু অনেক মহৎ কাৰ্য কৰা এজন কপচেলিয়া বীৰ পুৰুষৰ নাতিয়েক জিহুৱাদাৰ পুত্ৰ যি বনায়া, তেওঁ মোৱাবিয়া অহিয়েলৰ দুজন পুতেকক বধ কৰিলে। তাৰ বাহিৰে তেওঁ হিম পৰা কালত গৈ গাঁতৰ ভিতৰত থকা এটা সিংহ মাৰিলে। প্ৰিয় শ্ৰোতা, এই বলায়া বোলা মানুহজন বৰ আচৰিত আছিল। শীতকালত গোটেইবোৰ বৰফে আৱৰি থকা অৱস্থাত তেওঁ বাহিৰলৈ গৈছিল আৰু গাঁতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল। ইও কম বীৰত্বৰ কাম নাছিল। আমাৰ বহুতে অৱশ্যে সামান্য বৰষুণ দিলেও গীৰ্জালৈ যাবলৈ টান পাওঁ। 39 পদ আৰু হিত্তিয়া উৰিয়া সৰ্বমুঠ 37 জন। এইজন হিত্তিয়া উৰিয়াক একেবাৰে আগৰ শাৰী যুদ্ধ কৰিবলৈ দি মৃত্যু ঘটাইছিল। এয়া আছিল দাউদৰ জীৱনৰ এটা কলা দাগ। এতিয়া আমি 24 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়ি দিওঁ। পাছে ইছৰাইললৈ যীহোৱাৰ ক্ৰোধ পুনৰাই জ্বলি উঠাত ইছৰাইলক আৰু যীহুদাক গণনা কৰাগৈ বুলি কৈ তেওঁ দণ্ডবিলাকৰ বিৰুদ্ধে দাউদৰ প্ৰবৃত্তি জন্মালে। তাতে ৰজাই তেওঁৰ ওচৰত থকা প্ৰধান সেনাপতি জোৱাবক আজ্ঞা কৰি ক'লে, মই ইছৰাইল লোকবিলাকৰ সংখ্যা জানিবৰ নিমিত্তে তুমি দানৰে পৰা বেৰচেবালৈকে ইছৰাইলৰ সকলো ফৈদৰ মাজত ফুৰা আৰু তোমালোকে লোকবিলাকক গণনা কৰা। প্ৰিয় শ্ৰোতা, আৰম্ভণিতে অৱশ্যে মানুহবিলাকক গণনা কৰিবলৈ ঈশ্বৰেই দাউদক নিৰ্দেশ দিছিল, কিন্তু তাৰ কাৰণ বেলেগ আছিল। দাউদে যাতে মনত বল পায় আৰু ঈশ্বৰে যে তেওঁক শক্তিশালী কৰিছে তাকে জানিবলৈহে ঈশ্বৰে দাউদক সৈন্য গণনা কৰিবলৈ নিৰ্দেশ দিছিল। এই কাৰ্যৰ যোগেদি দাউদে জানিব পাৰিছিল যে তেওঁৰ পাছত কিমান ডাঙৰ এটা সৈন্যৰ দল আছে আৰু ইয়াৰ যোগেদি তেওঁ মনত সঁচাকৈ বল পাইছিল। কিন্তু তথাপিতো ঈশ্বৰ যে দাউদৰ লগত আছিল সেই বিশ্বাস তেওঁৰ আছিল। প্ৰিয় শ্ৰোতা, বিশ্বাস মানে অন্ধকাৰত খেপিয়াই ফুৰা নহয়, নাইবা ই এটা জুৱা খেলৰ নিচিনা কথাও নহয়, আনকি ই তথাকথিত আশাও নহয়। বিশ্বাস মানে হ'ল এটা নিশ্চিত বস্তু। আমাৰ ঈশ্বৰেও যিটো সঁচা নহয় তেনেকুৱা এটা বস্তু বিশ্বাস কৰিবলৈ কোৱা নাই, কিন্তু যিটো অতি সঁচা আৰু নিশ্চিত, যাৰ মূল শিলৰ ওপৰত স্থাপিত, সেই মূলৰ ওপৰতহে আমাক বিশ্বাস কৰিবলৈ কৈছে। প্ৰভু যীশুখ্ৰীষ্টই হ'ল আমাৰ শিলা, তেওঁৱেই হ'ল আমাৰ বিশ্বাসৰ মূল। সেইকাৰণে আমাৰ যি বিশ্বাস সেয়া অন্ধকাৰত খেপিয়াই ফুৰাৰ দৰে নহয়। প্ৰিয় শ্ৰোতা, আমাৰ জীৱনতো এনেকুৱা কিছুমান সময় আহে যেতিয়া আমাৰ শক্তি, সংখ্যা আৰু চেষ্টা সকলো বিফল হয় আৰু আমি সম্পূৰ্ণ বিশ্বাসৰ ভিত্তিত আগুৱাই যাবলগীয়া হয়। তেতিয়া আমি সম্পূৰ্ণ ঈশ্বৰৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ আজিৰ খ্ৰীষ্টীয় মণ্ডলীয়ে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ যেন পাহৰি গৈছে আৰু সেইকাৰণে মণ্ডলীৰ সভা সমিতিবোৰত আত্মিক উন্নতি বা বিশ্বাসৰ বৃদ্ধিৰ কথা কেতিয়াও আলোচনা কৰাও নহয়। তাৰ পৰিৱৰ্তে মণ্ডলীৰ ভঁৰালত কিমান টকা পইচা জমা আছে, কিমান মানুহক বাপ্তিস্ম দিয়া হ'ল, মণ্ডলীৰ সভ্যসভ্যা কিমান বৃদ্ধি হ'ল, কিমানজন নতুনকৈ খ্ৰীষ্টীয় বিশ্বাসলৈ আহিল, সেইবোৰৰহে হিচাপ লোৱা হয়। এইবোৰত যদি অগ্ৰগতি লাভ কৰা যেন অনুমান হয় তেন্তে তাকেই বিৰাট আত্মিক সাফল্য বুলি বিবেচনা কৰে। কিন্তু প্ৰিয় শ্ৰোতা, মণ্ডলীৰ কাৰণে যদি কিবা দুৰ্ভাগ্যজনক কথা আছে তেন্তে এই ধৰণৰ সাফল্যই হ'ল মণ্ডলীৰ কাৰণে বিপদজনক। কাৰণ এই সাফল্যই মণ্ডলীক আত্মিকতাৰ পৰা আঁতৰাই জাগতিকতালৈ ধাৱমান কৰায়। ঠিক একেদৰে দাউদেও মানুহবিলাকক গণনা কৰি পাপ কৰিছিল, কাৰণ এই সময়ত তেওঁ বয়সত বুঢ়া হৈছিল। তথাপিতো তেওঁ জানিছিল যে ঈশ্বৰে তেওঁৰ বংশতেই ভিত্তিমূল স্থাপন কৰিছে আৰু ঈশ্বৰৰ সহায়ত তেওঁ শত্ৰুসকলক সহজে পৰাস্ত কৰিব পাৰে। জয়লাভ কৰিবলৈ মানুহবিলাকক গণনা কৰাৰ কোনো প্ৰয়োজন আচলতে তেওঁৰ নাছিল। আজিকালি আমাৰ খ্ৰীষ্টীয় মণ্ডলীবোৰৰ কিছুমানত একোজন পঞ্জীয়ক দেখা যায় যিজনে তথ্য পাতিবোৰ সংগ্ৰহ কৰে আৰু লিখি থয়, কিন্তু তেওঁ আত্মিক উন্নতিৰ বিষয়ে একো নাজানে। দাউদেও ঠিক একে কামকেই কৰিছিল। এইবাৰ 10-13 নম্বৰ পদলৈ পঢ়ি দিছো। এইদৰে দাউদে লোকবিলাকক গণনা কৰোৱাৰ পাছত তেওঁৰ মনে তেওঁক দুখিলে। তাতে দাউদে ঈশ্বৰক ক'লে, এই কৰ্ম কৰোঁতে মই মহাপাপ কৰিলোঁ, কিন্তু হে ঈশ্বৰ, বিনয় কৰোঁ, নিজ দাসৰ অপৰাধ ক্ষমা কৰা, কিয়নো মই অতিশয় অজ্ঞানৰ কৰ্ম কৰিলোঁ। পাছে দাউদ ৰাতিপুৱা উঠিলত দাউদৰ দৰ্শক গাদ ভাৱবাদীৰ ওচৰলৈ ঈশ্বৰৰ বাক্য আহিল, বোলে, তুমি গৈ দাউদক কোৱা, যীহোৱাই এই কথা কৈছে, মই তোমাৰ আগত 3টা দণ্ড ৰাখিছোঁ, তাৰ মাজৰ এটা বাছি লোৱা, মই তাকেই তোমালৈ কৰিম। তাতে গাদে দাউদৰ ওচৰলৈ গৈ তেওঁক ক'লে, তোমাৰ দেশত 7 বছৰ আকাল হ'ব লাগেনে? বা তোমাৰ শত্ৰুবোৰে তোমাৰ পাছে পাছে খেদি যাওঁতে তুমি সিহঁতৰ আগে আগে 3 মাহলৈ পলাই থাকিবা? নাইবা তোমাৰ দেশত 3 দিনলৈকে মহামাৰী হ'ব। মোক পঠোৱাজনক কি উত্তৰ দিম তাক এতিয়া বিবেচনা কৰি চোৱা। প্ৰিয় শ্ৰোতা, মানুহবিলাকক গণনা কৰাই দায়ুদে যি পাপ কৰিছিল তাৰ দণ্ড হিচাপে ঈশ্বৰে এই 3টা শাস্তি ঘোষণা কৰিছিল, আৰু তাৰে যিকোনো এটা বাছি ল'বলৈ ঈশ্বৰে দায়ুদক কৈছিল। দায়ুদে পাপ কৰিছিল সঁচা, ঈশ্বৰক আঘাত দিছিল সঁচা, কিন্তু তথাপিতো ঈশ্বৰৰ ওপৰত তেওঁৰ যি বিশ্বাস, সেই বিশ্বাস কেতিয়াও হেৰাই যোৱা নাছিল। ঈশ্বৰৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস আছিল আৰু সেইকাৰণে তেওঁ ঈশ্বৰৰ ব্যৱস্থাত নিজকে শুধাই দিব পাৰিছিল। 14 তাতে দায়ুদে গাদক ক'লে, মই ঠেকত পৰিছো, আমি ঈশ্বৰৰ হাতত পৰা ভাল, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত পৰিবলৈ নিদিয়ক। প্ৰিয় শ্ৰোতা, আমি আগতে কৈ আহিছো যে 3 ধৰণৰ শাস্তিৰ মাজৰ পৰা যিকোনো এটা শাস্তি বাছি ল'বলৈ ঈশ্বৰে দায়ুদক সুবিধা দিছিল। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল এইয়ে যে দায়ুদে তাৰ মাজৰ এটাও বাছি লোৱা নাছিল। তাৰ পৰিৱৰ্তে দায়ুদে ঈশ্বৰৰ ওচৰত মিনতি কৰিছিল যে তেওঁ মানুহৰ হাতত পৰিবলৈ ইচ্ছা নকৰে। এয়া দায়ুদৰ সঁচাকৈ বৰ ভাল বিবেচনা আছিল। মানুহৰ হাতত পৰিলে দায়ুদৰ অৱস্থা কি হ'ব পাৰে সেই কথা তেওঁ ভালদৰে জানিছিল, আৰু সেইকাৰণে তেওঁ কৈছে যে তেওঁ মানুহৰ হাতত নহয় কিন্তু ঈশ্বৰৰ হাততহে পৰিব বিচাৰে। প্ৰিয় শ্ৰোতা, যিসকল মানুহক ঈশ্বৰে ভাল পায় তেওঁলোকক ঈশ্বৰে নিজে অনুশাসন কৰে। আমি এই কথা আজিও দেখি থাকোঁ। এতিয়া আমি 15-18 পদলৈকে পঢ়ি দিছোঁ। পাছে সেই ৰাতিপুৱাৰ পৰা নিৰূপিত সময়লৈকে যিহুৱাই ইছৰাইললৈ মহামাৰী পঠালে, তাতে দানৰে পৰা বেৰচেবালৈকে 70,000 লোক মৰা পৰিল। পাছে যেতিয়া দূতে জিৰচালেমক বিনষ্ট কৰিবলৈ তাৰ ফাললৈ হাত মেলিলে, তেতিয়া যিহুৱাই সেই আপদৰ নিমিত্তে খেদ কৰি সংহাৰক দূতক ক'লে, এইয়ে জুৰিছে, এতিয়া তোমাৰ হাত কুচুৱা। সেই সময়ত যিহুৱাৰ সেই দূত জিবুচিয়া অৰৌনাৰ মৰণামৰা খলাৰ ওচৰত আছিল। পাছে যি দূতে সংহাৰ কৰিছিল দায়ুদে সেই দূতক দেখি জিহুৱাক ক'লে, মইহে পাপ কৰিলোঁ, মইহে অপৰাধী হ'লোঁ, কিন্তু এই মেয়ৰবিলাকে কি কৰিলে? মই বিনয় কৰোঁ তোমাৰ হাত মোৰেই বিৰুদ্ধে আৰু মোৰ পিতৃবংশৰেই বিৰুদ্ধে হওক। সেইদিনাই গাদে দায়ুদৰ ওচৰলৈ আহি তেওঁক ক'লে, তুমি উঠি গৈ অৰৌনৰ মৰণামৰা খলাত জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী স্থাপন কৰাগৈ। প্ৰিয় শ্ৰোতা, এই পদকেইটাত আমি দেখা পাওঁ যে ঈশ্বৰে যি দণ্ড ঘোষণা কৰিছিল তাক অৱশ্যে সিদ্ধ কৰিলে, কিন্তু দায়ুদক হলে নিৰাপদ ৰাখিলে। আনহাতে দানৰে পৰা বেৰচাবালৈকে মানুহবিলাকক গণনা কৰা হৈছিল বাবে সেই ঠাইৰ ওপৰতহে মহামাৰীয়েও সংহাৰ কৰিছিল। তথাপিতো দায়ুদৰ অতি মৰমৰ নগৰ জিৰচালেমৰ ওপৰতো যেতিয়া দূতে সংহাৰ কৰিবলৈ আহিছিল তেতিয়া ঈশ্বৰে দূতক বাধা দিছিল, আৰু দায়ুদেও ঈশ্বৰৰ ওচৰত মিনতি কৰিছিল যাতে মহামাৰী বন্ধ কৰা হয়। তেতিয়া গাদ ভাৱবাদীৰ দ্বাৰাই এটি যজ্ঞবেদী নিৰ্মাণ কৰিবলৈ ঈশ্বৰে দায়ুদক নিৰ্দেশ দিছিল। এতিয়া 19-21 পঢ়িছো। তাতে দায়ুদে জিহুৱাৰ আজ্ঞামতে গাদৰ বাক্য অনুসাৰে উঠি গ'ল। পাছে অৰুণাই চাই নিজৰ ফাললৈ ৰজাক আৰু তেওঁৰ দাসবিলাকক অহা দেখিলে। তাতে অৰুণাই আহি ৰজাৰ আগত মাটিত মুখ লগাই প্ৰণিপাত কৰিলে, আৰু অৰুণাই সুধিলে, মোৰ প্ৰভু মহাৰাজ নিজৰ বন্দীৰ ওচৰলৈ কি কাৰণে আহিল? দায়ুদে ক'লে, লোকবিলাকৰ মাজৰ পৰা মহামাৰী গুচিবৰ নিমিত্তে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিবৰ অৰ্থে মই তোমাৰ পৰা এই মৰণামৰা খলা কিনিবলৈ আহিছো। প্ৰিয় শ্ৰোতা, যদিও দায়ুদ ৰজা আছিল তথাপি তেওঁ সেই মৰণামৰা খলা কিনি ল'ব খুজিছিল। 22-25 পঢ়ি দিছো। তাতে অৰুণাই দেৱিদক ক'লে, মোৰ প্ৰভু মহাৰাজৰ দৃষ্টিত যাকে ভাল তাকে লৈ উৎসৰ্গ কৰক। চাওক, হোমবলিৰ নিমিত্তে এই গৰুবোৰ আৰু খৰিৰ নিমিত্তে মৰণামৰা যন্ত্ৰ আৰু গৰুবোৰৰ সঁজুলি আছে। হে মহাৰাজ, অৰুণাই মহাৰাজক এই সকলোকে দিছে। অৰুণাই ৰজাক আৰু ক'লে, আপোনাৰ ঈশ্বৰ জিহুৱাই আপোনাক গ্ৰহণ কৰক। পাছে ৰজাই অৰুণাইক ক'লে, সেয়ে হ'ব নোৱাৰে, মই মূল্য দি তোমাৰ পৰা সকলো কিনিহে ল'ম। মই নিজ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বিনামূল্যে হোম বলি উৎসৰ্গ নকৰোঁ। এইবুলি দায়ুদে 50 ছেকল ৰূপ দি সেই মৰণা মৰা খলা আৰু গৰুবোৰ কিনি ললে। আৰু ডায়ুদে সেই ঠাইতে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰি হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে। তাতে জিহুৱাই দেশৰ পক্ষে প্ৰাৰ্থনা শুনিলে আৰু ইছৰাইলৰ পৰা মহামাৰী গুচিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ সেৱাৰ অৰ্থে মূল্য বহন কৰাৰ বিষয়ে দ্বিতীয় চমুৱেল পুস্তকখন সমাপ্ত কৰা হৈছে। এই ক্ষেত্ৰত আমি নিজৰ বিষয়ে নিজে বিবেচনা কৰি চাব পাৰোঁ। আমি যদি ঈশ্বৰলৈ কিবা সেৱা আগবঢ়াব খোজোঁ, সেই সেৱাৰ নিশ্চয় এটা মূল্য আছে। অৰ্থাৎ আমি ঈশ্বৰলৈ সেৱা আগবঢ়াবলৈ হ'লে কিবা নহয় কিবা ত্যাগ কৰিবলৈ আমি শিকিব লাগিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ কাৰণে কি ত্যাগ কৰিছে চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। জনা